সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনিৰ প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেঞ্চনৰ ধন লাভ কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিটো মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ গ্ৰামাঞ্চলত সকলো ধৰণৰ বতৰৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে দীৰ্ঘস্থায়ী গ্ৰাম্য দলং কাৰ্যসূচীৰ বাবে মন্ত্ৰীসভাই 4,116 কোটিতকৈও অধিক টকাৰ সংশোধিত প্ৰশাসনিক ব্যয়ত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত 350খন নতুন দলং নিৰ্মাণ, 103খন ঠেক পকী দলং বহল কৰা, 694খন বিভিন্ন কাৰণত সংকটপূৰ্ণ দলঙৰ মেৰামতি আদিৰ কাম সামৰি লোৱা হ'ব। এই বৈঠকতে 4,287 কোটি টকা ব্যয়েৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়ন, বিশেষ চিকিৎসা উপলভ্যতা আৰু গুণগত মান বৃদ্ধিৰ বাবে আস্থা প্ৰকল্পত অনুমোদন জনোৱা হয়। তামিলনাডুৰ দুৰ্ঘটনাত নিহত 9জন ভুক্তভোগীৰ পৰিয়াললৈ 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে বৰাক উপত্যকাৰ শিলচৰত 564,50,00,000 টকা ব্যয়েৰে এটা উড়ন সেতু নিৰ্মাণ প্ৰকল্পত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰকল্পটোৰ অধীনত ট্ৰাংক ৰোডৰ পৰা কেপিটেল পইণ্ট হৈ ৰাঙিৰ খাৰীলৈকে এখন উড়ন সেতু নিৰ্মাণ কৰা হ'ব। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্ৰীসভাই অনুমোদন জনায়। চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনোৱাৰ লগতে মন্ত্ৰীসভাই স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126,97,00,000 টকাৰ বিত্তীয় আবণ্টন দিয়ে। আজিৰ বৈঠকত মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা লাভ কৰা 1,231 গৰাকী কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানত অনুমোদন জনোৱা হয়। ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য ধূপ দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বৰ্য বিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় মহানগৰৰ বজাৰৰ লগতে উপকণ্ঠ অঞ্চলৰ বজাৰসমূহত আজি পুৱাৰে পৰা লক্ষ্মী দেৱীৰ প্ৰতিমা পূজা সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যায়। ঘৰে ঘৰে দেৱী লক্ষ্মীক আৰাধনাৰ লগতে সাৰ্বজনীন লক্ষ্মী মন্দিৰ আৰু বিভিন্ন দুৰ্গা পূজা মণ্ডপতো লক্ষ্মী দেৱীৰ পূজা অৰ্চনা চলিছে। আজি লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত ৰাস উৎসৱৰ আখৰা আৰম্ভ হৈছে। মাজুলীৰ কেইবাখনো সত্ৰ আৰু ৰংগমঞ্চত আজি আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি নাম প্ৰসংগৰে আনুষ্ঠানিকভাৱে নাট মেলা হয়। ইয়াৰ লগে লগে মাজুলীৰ বিভিন্ন প্ৰান্ত খোল তাল বাহিৰ শব্দৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ ৰাসৰ এগৰাকী উদ্যোক্তাই এইদৰে কয়।
মাজুলীৰ সত্ৰসমূহৰ লগতে প্ৰায় 65টাকৈ ৰঙ্গমঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাটমেলা পৰ্ব আৰম্ভ হয়। খোল তাল বাহিৰ শব্দত মুখৰিত সত্ৰপীঠৰ কেইবাখনো সত্ৰ আৰু ৰঙ্গমঞ্চসমূহ পুৱাৰ পৰা দ্বিতীয় গকুল বৃন্দাবনলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মহাপয়ানে পূৰ্বৰ সেই উৎসাহ কিছু ম্লান কৰিছে যদিও পৌৰাণিক পৰম্পৰা ধৰি ৰখাৰ চেষ্টা মাজুলীবাসীৰ। আধ্যাত্মিক পৰম্পৰা নাম প্ৰসংগৰ মাজেৰে আৰম্ভ হৈছে এই নাটমেলা পৰ্ব। এইবাৰ জিলাখনৰ 12খন সত্ৰ আৰু প্ৰায় 65টাকৈ ৰঙ্গমঞ্চত অনুষ্ঠিত হ'ব ৰাস। 186 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰতো আজি ৰাসৰ নাটমেলা পৰ্ব আৰম্ভ হয়।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 161 সংখ্যক উপজাত দিন আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে 1864 চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰসৰাজ বেজবৰুৱাৰ জন্ম হৈছিল আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই 2021 চনৰ পৰা লক্ষ্মী পূৰ্ণিমাৰ দিনটোত এই দিৱস উদযাপন কৰি আহিছে। এই উপলক্ষে আজি পুৱা সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। সাহিত্যৰথী বেজবৰুৱাৰ পৰিণতি বোৱাৰী অৰুন্ধতী বেজবৰুৱাই মুকলি কৰা এই কাৰ্যসূচী শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মাই সাহিত্যৰথী বেজবৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।